এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। শ্ৰীসিঙে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সেনাবাহিনীৰ শীৰ্ষ বিষয়া, চোৰাংচোৱা বিষয়া, শদিয়া আৰু তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে। এই বৈঠকত শেহতীয়াকৈ তিনিচুকীয়াত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ বৃদ্ধি, সীমান্তৰ নিৰাপত্তা আৰু সেনাবাহিনীৰ শিবিৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে আলফা স্বাধীনক আলোচনালৈ আহিবলৈ আহান জনায়। তেওঁ আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰে। বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী আজি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে পৰিদৰ্শন কৰে। অহা 8 নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গহপুৰৰ ঐতিহ্যমণ্ডিত ফুলাগুৰি চাহ বাগিচাত এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। 740 বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও আধুনিক বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে আজি নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে 8 নৱেম্বৰৰ অনুষ্ঠানৰ পৰিস্থিতি সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে এনেদৰে কয়।
কনকলতা বিশ্ববিদ্যালয়খন অসম চৰকাৰৰ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোনৰ প্ৰকল্প আৰু ইয়াত নতুন যুগৰ যিবিলাক বিষয় সেই বিষয়বিলাক সন্নিৱিষ্ট কৰি এটা নতুন বেলেগ ধৰণে বিশ্ববিদ্যালয়খন বনাব বিচৰা হৈছে আৰু সেইকাৰণে IIT-ৰ এজন প্ৰবক্তাক ইয়াৰ মেণ্টৰ হিচাপে দিয়া হৈছে। তাৰ ৰূপৰেখা প্ৰস্তুত হৈছে আৰু এতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হৈ যাব। গতিকে 8 তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী ইয়াত আহিব আৰু তেখেতে আধাৰশিলা স্থাপন কৰিব।
লখিমপুৰ আৰক্ষীয়ে অভিযান চলাই ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অৰুণাচল প্ৰদেশৰ নাহৰলগুণত আজি এজন লোকক গ্ৰেপ্তাৰ কৰে। পবিত্ৰ গগৈ নামৰ এই যুৱকজনৰ বিৰুদ্ধে লখিমপুৰ থানাত গোচৰ ৰুজু হৈ আছিল। যুৱকজনে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত যোগ দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে কেতবোৰ ৰাষ্ট্ৰবিৰোধী কাম কাজৰ প্ৰতিও আগ্ৰহী হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁ নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ সৈতে সামাজিক মাধ্যমযোগে যোগাযোগ কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে। গুৱাহাটীৰ পৰমানন্দ চৌধুৰী প্ৰেক্ষাগৃহত আজি সদৌ অসম উকিল সন্থাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন সাংগঠনিক বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত দৃষ্টি ৰখাৰ বাবে বিশিষ্ট অধিবক্তাক লৈ এখন উচ্চস্তৰীয় পৰ্যবেক্ষণ সমিতি গঠন কৰা হয়। 1985 চনৰ 24 মাৰ্চত আৰম্ভণি হোৱা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইবাগৰাকীও পূৰ্বৰ বিষয়া, কৰ্মচাৰী আৰু বাতৰি পৰিৱেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া দেৱেন তামুলী, মুকুল তালুকদাৰ আৰু শৈলেন্দ্ৰ দাসে প্ৰত্যাহ্বান নেওচি সীমিত সা সুবিধাৰ মাজতে প্ৰথম অৱস্থাত বাতৰি সম্প্ৰচাৰৰ আৰম্ভণিৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। অনুষ্ঠানৰ প্ৰাক্তন বাতৰি পৰিৱেশিকা আৰতী কলিতা আৰু বিজু ভৰালীয়ে সংকটপূৰ্ণ সময়তো ব্যক্তিগত আৱেগ অনুভূতিৰ ঊৰ্ধলৈ গৈ বাতৰি পৰিৱেশনৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। তদুপৰি বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত ভাষা আৰু উচ্চাৰণৰ গুৰুত্বৰ বিষয়েও তেওঁলোকে প্ৰকাশ কৰে। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্য চৰকাৰৰ শুশ্ৰূষা সেতু কাৰ্যসূচীৰ অধীনত আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ ৰামদিয়াত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত 3 সহস্ৰাধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে 200 গৰাকীতকৈ অধিক ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। শুশ্ৰূষা সেতুৰ অধীনত বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ আজি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিত শুশ্ৰূষা সেতুৰ অধীনত আজি বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰত 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰ, যকৃত, চকুকে ধৰি 50 বিধৰো অধিক ৰোগৰ বিনামূলীয়া চিকিৎসা কৰা হয়। এই শিবিৰৰ জৰিয়তে প্ৰায় 4,000 ৰোগীক চিকিৎসা কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ 80 গৰাকী জীৱিকা সখীক আজি মন্ত্ৰী বিমল বৰাই স্কুটি বিতৰণ কৰে। মহিলা সবলীকৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত এই স্কুটিসমূহ বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সখীসকলক এই দুচকীয়া বাহনসমূহৰ সদ্ব্যৱহাৰ কৰি জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহান জনায়। দক্ষিণ খালমৰা মানকাছৰৰ ফেকামাৰী আঞ্চলিক পঞ্চায়ত পুনৰ গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে আজি জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। এই সভাত নিৰ্বাচিত 18জন সদস্যক উপস্থিত থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছিল যদিও 10 গৰাকী সদস্য উপস্থিত থকাৰ বাবে আজি পঞ্চায়ত গঠন কৰিব পৰা নগ'ল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।